এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, ৰাজ্যজুৰি 40 লাখ পৰিয়ালৰ আৰ্থিক আৰু সামাজিক সবলীকৰণৰ উদ্দেশ্যৰে 10 মাৰ্চত ৰাজ্য চৰকাৰৰ অৰুণোদয় আঁচনিৰ তৃতীয় সংস্কৰণৰ ৰূপায়ণ, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ কেইবাখনো গুৰুত্বপূৰ্ণ জনহিতকৰ আঁচনিৰ আজি শুভাৰম্ভ, কাৰ্বি আংলঙত দুৰ্ঘটনাত পতিত Su-30 যুঁজাৰু বিমানৰ সন্ধানহীন চালক দুজনৰ মৃত্যু নিশ্চিত আৰু ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ 5-দিনীয়া দৌল মহোৎসৱৰ আজি সামৰণি। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যজুৰি 40 লাখ পৰিয়ালৰ আৰ্থিক আৰু সামাজিক সবলীকৰণৰ উদ্দেশ্যৰে ৰাজ্য চৰকাৰে 10 মাৰ্চত অৰুণোদয় আঁচনিৰ তৃতীয় সংস্কৰণৰ ৰূপায়ণ কৰিব। এই আঁচনিৰ জৰিয়তে মুঠ 3,600 কোটি টকা ব্যয়েৰে 40 লাখ পৰিয়ালক 9,000 টকাকৈ একত্ৰ ধনৰাশি প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। গাঁও পঞ্চায়ত, নগৰাঞ্চলৰ ৱাৰ্ড, গাঁও পৰিষদ উন্নয়ন সমিতি, গাঁও উন্নয়ন সমিতি আৰু স্বায়ত্তশাসিত পৰিষদ সমষ্টিৰ 5টা পৰ্যায়ত একেলগে 3,800ৰো অধিক ৰাজহুৱা অনুষ্ঠানৰ আয়োজনেৰে 10 মাৰ্চত লাভালাভ হস্তান্তৰৰ জৰিয়তে সমাজ কল্যাণৰ দিশত যুগান্তকাৰী পদক্ষেপ লোৱা হ'ব বুলি ৰাজ্য চৰকাৰে এখন বিজ্ঞপ্তিযোগে সদৰি কৰিছে। পশুপালন আৰু পশু চিকিৎসা বিভাগৰ কেইবাখনো গুৰুত্বপূৰ্ণ জনহিতকৰ আঁচনিৰ আজি শুভাৰম্ভ কৰা হয়। ইয়াৰ ভিতৰত আধাৰ সংলগ্ন বিশেষ পশুধন পঞ্জীকৰণ সপ্তাহ, ৰাষ্ট্ৰীয় পশুধন অভিযানৰ অন্তৰ্গত পশুধন বীমা আঁচনি কাৰ্যকৰীকৰণ, জিলা সদৰত থকা পশু চিকিৎসালয়সমূহত 24 ঘণ্টাই সেৱা মুকলি আদি অন্যতম। আজিৰ অনুষ্ঠানতে আফ্ৰিকান ছুৱাইন ফিভাৰত ক্ষতিগ্ৰস্ত ৰাজ্যৰ 570 গৰাকী গাহৰি পালকলৈ ক্ষতিপূৰণ হিচাপে 70 কোটিৰো অধিক টকাৰ সাহায্য মুকলি কৰি দিয়া হয়। তদুপৰি ৰাজ্যৰ 25খন জিলা আৰু 50টা উন্নয়ন খণ্ড সামৰি পশু স্বাস্থ্য শিবিৰ উদ্বোধন কৰা হয়। অনুষ্ঠানত পশুধন তথা হাঁহ কুকুৰা উৎপাদন কাৰ্যপদ্ধতি সম্পৰ্কীয় সংকলন আৰু আফ্ৰিকান ছুৱাইন ফিভাৰৰ সজাগতা সম্পৰ্কীয় এখন হাতপুথিও উন্মোচন কৰা হয়। এই উপলক্ষে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পাল উপস্থিত থাকে। কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ চকীহোলা থানাৰ অন্তৰ্গত ইংলং ইকপি পাহাৰত কালি সন্ধিয়া দুৰ্ঘটনাত পতিত Su-30 MKI শ্ৰেণীৰ যুঁজাৰু বিমানখনৰ সন্ধানহীন চালক দুজনৰ মৃত্যু হোৱা বুলি বায়ুসেনা বাহিনীয়ে নিশ্চিত কৰিছে। নিয়মীয়া অনুশীলনৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমানখনৰ চালক স্কোৱাড্ৰন লীডাৰ অনুজ আৰু ফ্লাইট লেফটেনেণ্ট পূৰ্বেশ দুৰাকাৰৰ মৃত্যুৰ বাতৰি বায়ুসেনাই সামাজিক মাধ্যমৰ জৰিয়তে সদৰি কৰিছে। ঘটনাটোত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে গভীৰ শোক প্ৰকাশ কৰিছে। ভাৰতীয় বায়ুসেনা বাহিনীয়ে তেওঁলোকৰ এক চেণ্ডেলযোগে কালি সন্ধিয়া 7:42 পৰা যুঁজাৰু বিমানখনৰ সৈতে ৰাডাৰৰ যোগাযোগ বিচ্ছিন্ন হোৱা বুলি সদৰি কৰি উদ্ধাৰ অভিযান অব্যাহত ৰাখিছিল। অৱশ্যে এই দুৰ্ঘটনাৰ কাৰণ সন্দৰ্ভত এতিয়াও সবিশেষ কোনো তথ্য লাভ কৰিব পৰা হোৱা নাই। পাহাৰত খুন্দা মৰাৰ ফলতে বিমানখন দুৰ্ঘটনাত পতিত হয় বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে। ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ 5-দিনীয়া দৌল মহোৎসৱৰ আজি সামৰণি পৰিব। বৰপেটা সত্ৰৰ লগতে জিলাখনৰ পাটবাউসী, গণকুচি, সুন্দৰীদিয়া আৰু বাৰাদী সত্ৰতো আয়োজন কৰা দৌল মহোৎসৱৰো আজি সামৰণি পৰিব। 2 মাৰ্চৰ সন্ধিয়া গন্ধযাত্ৰাৰে আৰম্ভ হোৱা এই উৎসৱৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বৈষ্ণৱ সংস্কৃতিৰ অন্যতম প্ৰাণকেন্দ্ৰ বৰপেটা জিলাৰ আকাশ বতাহ, কৃষ্ণ বন্দনা আৰু হোলী গীতেৰে মুখৰ হৈ উঠে। জিলাখনত দৌল উৎসৱৰ শেষৰ দিনটোৰ কাৰ্যসূচী সন্দৰ্ভত এয়া আমাৰ বৰপেটাৰ সংবাদদাতা অৰূপজ্যোতি মহন্ত।
সত্ৰনগৰী বৰপেটা আৰু ইয়াৰ দাঁতিকাষৰীয় অঞ্চলত আজি উলহ মালহেৰে দৌলৰ ফাকুৱা তথা হোলী উৎসৱ পালন কৰা হৈছে। আজি পুৱাৰে পৰা সমগ্ৰ সত্ৰনগৰীখন ৰঙে ৰঙে একাকাৰ হৈ পৰিছে। হোলী গীতৰ সুৰত চৌদিশ মুখৰ হৈ পৰিছে। আজি পৰম্পৰা অনুসৰি সত্ৰৰ গোসাঁইক যোগমোহন গৃহত ৰাখি পূজা সম্পন্ন কৰাৰ পাছত বিয়লি সমীপৰ কলগৰী হাতলৈ লৈ যোৱা হ'ব। তাত পৰম্পৰাগত ৰীতি নীতি পালন কৰা হ'ব। তাৰ পৰা গোসাঁইক পুনৰ ভকতসকলে দোলাত উৰ্ঘটাই আনিব আৰু সেই সময়তে বৰপেটা সত্ৰৰ মূল দালান তথা কৰাপাতৰ তলত বাঁহ ভঙা পৰ্ব সম্পন্ন হ'ব। বাঁহ ভঙা পৰ্বত বৰপেটা সত্ৰৰ চাৰি হাতীৰ চাৰি ভকতে লক্ষীদেৱীক প্ৰৱেশত বাধা দিয়ে। এটা পৰম্পৰাগত নীতি আৰু সেই বাঁহ ভাঙি লক্ষীৰ ভকতসকলে লক্ষীদেৱীক বৰপেটা সত্ৰৰ ভিতৰত পুনৰ সোমাবলৈ সক্ষম হ'ব। তাৰপাছত বল বলনি এক অনুষ্ঠানৰ পাছত পুনৰ গোসাঁইক নি সত্ৰৰ মূল গৃহৰ ভিতৰত ৰখা হ'ব আৰু এনেদৰে আজি বৰপেটা সত্ৰৰ 5-দিনীয়া দৌল মহোৎসৱৰ এইবাৰৰ সামৰণি পৰিব। ইতিমধ্যে ৰঙে ৰঙে বৰপেটা একাকাৰ হৈ পৰিছে আৰু হোলী গীতৰ সুৰত চৌদিশ মুখৰে পৰিছে।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাটো গুৰুজনাই প্ৰায় 500 বছৰ পূৰ্বে আৰম্ভ কৰা পৰম্পৰাৰ সৈতে সংগতি ৰাখি 5-দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা দৌল উৎসৱৰো আজি সামৰণি পৰিব। উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰতো 2 মাৰ্চৰ সন্ধিয়া মেঘদাস পৰ্বৰে আৰম্ভ হোৱা দৌল উৎসৱৰ আজি অন্তিম দিন। ফল্গোৎসৱৰ 5-দিনীয়া কাৰ্যসূচীৰ অংশ হিচাপে গোৱালপাৰা জিলাৰো বিভিন্ন ঠাইত কালি বিয়লি পৰম্পৰাগত ৰীতি নীতিৰে সুঁৱৰী উৎসৱ পালন কৰা হয়। দৌল উৎসৱৰ অংশ হিচাপে পালন কৰা এই উৎসৱত বিভিন্ন ঠাইৰ পৰা কলীয়া গোঁসাইক আনি এটা নিৰ্দিষ্ট স্থানত ৰখা হয় আৰু নাম প্ৰসংগৰ জৰিয়তে গোঁসাইৰ আশীষ লোৱা হয়। এই উৎসৱত সকলোৱে এজনে আনজনক ফাকু ছটিয়াই দুখ বেদনা দূৰ হোৱাৰ কামনা কৰে। জিলাখনৰ বগুৱান, তিলাপাৰা, বাপুজীনগৰ আদি ঠাইত সুৱেৰী উৎসৱত সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। নদী পৰ্যটনৰ সবলীকৰণ আৰু বহনক্ষম বিকাশ নিশ্চিত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি গুৱাহাটীৰ লাচিত ঘাটত ব্ৰহ্মপুত্ৰ আলোকস্তম্ভৰ আধাৰশিলা স্থাপন কৰে। দেশৰ আভ্যন্তৰীণ জল পৰিবহণৰ ক্ষেত্ৰত নতুন অধ্যায়ৰ সূচনা কৰি প্ৰথমবাৰৰ বাবে কোনো নদী পথত এনে আলোকস্তম্ভ নিৰ্মাণ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে। ব্ৰহ্মপুত্ৰ আলোকস্তম্ভ মুঠ 4খন ঠাইত নিৰ্মাণ কৰা হ'ব। বগীবিল, পাণ্ডু, বিশ্বনাথ ঘাট আৰু শিলঘাটত মুঠ 84 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই আলোকস্তম্ভসমূহে ব্ৰহ্মপুত্ৰৰ জলভাগেৰে সুৰক্ষিত আৰু নিৰৱচ্ছিন্ন জাহাজ চলাচল, 2 নম্বৰ ৰাষ্ট্ৰীয় জলপথত যাত্ৰী আৰু মালবাহী জাহাজৰ চলাচল বৃদ্ধি, প্ৰমোত্তৰী, পৰ্যটন তথা থলুৱা উদ্যমিতাৰ প্ৰসাৰ আৰু কৰ্মসংস্থাপন সৃষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। এই উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ব্ৰহ্মপুত্ৰক পূৰ্ণাংগ মালবাহী কৰিডৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে। এই প্ৰত্যেকটো আলোকস্তম্ভৰ উচ্চতা প্ৰায় 20 মিটাৰ হ'ব। ইয়াৰ ভৌগোলিক পৰিসীমা 14 নটিকেল মাইল আৰু আলোক পৰিসীমা 8-10 নটিকেল মাইল হ'ব। সম্পূৰ্ণ সৌৰ শক্তিৰে চলিবলগীয়া এই আলোকস্তম্ভসমূহৰ লগতে প্ৰতিটো স্থানত সংগ্ৰহালয়, মুকলি মঞ্চ, কেফেটেৰিয়া, শিশুসকলৰ বাবে খেলৰ স্থান আৰু সেউজ পৰিসৰ গঢ়ি তোলা হ'ব। ইয়াৰ ফলত আলোকস্তম্ভসমূহে জলপথ সুৰক্ষাৰ লগতে পৰ্যটনৰ দিশতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই পদক্ষেপ ৰাজ্যখনৰ বাবে এটা গৌৰৱৰ মুহূৰ্ত আৰু উত্তৰ পূৰ্বাঞ্চলৰ বহনক্ষম অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত বিশেষ অগ্ৰগতি বুলি মন্তব্য কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ৰ জীৱন ফুকন নগৰত নতুনকৈ নিৰ্মাণ কৰা ভাৰতীয় জনতা পাৰ্টীৰ উজনি অসমৰ মাণ্ডলী কাৰ্যালয় উদ্বোধন কৰিব। এই উপলক্ষে আয়োজিত অনুষ্ঠানত দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, ৰাজ্যিক প্ৰভাৰী ৰবীন্দ্ৰ ৰাজুকে ধৰি কেইবাগৰাকীও মন্ত্ৰী, বিধায়ক আৰু কৰ্মকৰ্তাসকল উপস্থিত থাকিব। আন্তৰ্জাতিক নাৰী দিৱসৰ সৈতে সংগতি ৰাখি কাইলৈ নিশা আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত সংবাদ ক্ষেত্ৰত নাৰী, প্ৰত্যাহ্বান আৰু প্ৰত্যাশা শীৰ্ষক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত সাংবাদিক সুস্মিতা গোস্বামী, অৰুণিমা কলিতা আৰু ভিডিঅ' সাংবাদিক মল্লিকা কলিতাই মনৰ ভাৱ প্ৰকাশ কৰিব। অনুষ্ঠানটিৰ আন্তৰিব অৰুণিমা গোস্বামীয়ে। ভাৰতে ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতে যোৱা নিশা মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত ইংলেণ্ডক 7 ৰাণত পৰাস্ত কৰে। ইংলেণ্ডে 254 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 246 ৰানহে কৰিবলৈ সমৰ্থ হয়। ইংলেণ্ডৰ জেকব বেটলে 48টা বলত 105 ৰান কৰে। ইয়াৰ পূৰ্বে ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি 20 অভাৰত 7টা উইকেটৰ বিনিময়ত 253 ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ সঞ্জু ছেমছনে 42টা বলত 89 ৰান কৰে। শিৱম ডুবে 43 ৰানৰ বৰঙণি আগবঢ়ায়। সঞ্জু ছেমছনক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। ভাৰত অহা দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে T20 বিশ্বকাপ ক্ৰিকেটৰ ফাইনেলত প্ৰৱেশ কৰাৰ বাবে ভাৰতীয় দলক অভিনন্দন জনাইছে। শ্ৰীশ্বাহে সামাজিক মাধ্যমৰ এটা পষ্টত ছেমি ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ জয়লাভক অভূতপূৰ্ব বুলি অভিহিত কৰিছে। তেওঁ কয় যে দলৰ দৃঢ়তা আৰু পৰিশ্ৰম সঁচাকৈয়ে উল্লেখনীয়। তেওঁ লগতে ফাইনেলৰ বাবে ভাৰতীয় দলক শুভেচ্ছা জ্ঞাপন কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌবাৰ পঢ়ি দিছো। ৰাজ্যজুৰি 40 লাখ পৰিয়ালৰ আৰ্থিক আৰু সামাজিক সবলীকৰণৰ উদ্দেশ্যে 10 মাৰ্চত ৰাজ্য চৰকাৰৰ অৰুণোদয় আঁচনিৰ তৃতীয় সংস্কৰণৰ ৰূপায়ণ, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ কেইবাখনো গুৰুত্বপূৰ্ণ জনহিতকৰ আঁচনিৰ শুভাৰম্ভণি, কাৰ্বি আংলঙত দুৰ্ঘটনাত পতিত Sukhoi-30 যুঁজাৰু বিমানৰ সন্ধানহীন চালক দুজনৰ মৃত্যু নিশ্চিত আৰু ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ 5-দিনীয়া দৌল মহোৎসৱৰ আজি সামৰণি। দুপৰীয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 বজাত শুনিবলৈ পাব।